ثم آتينا موسى الكتاب تماما على الذي أحسن وتفصيلا لكل شيء وهدى ورحمة لعلهم بلقاء ربهم يؤمنون.
এতেকে আমি মুসাক প্রদান কৰিছিলোঁ কিতাপ, যিয়ে সৎকর্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতা স্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমত স্বৰূপ, যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাৎ সম্বন্ধে ইমান পোষণ কৰে.